ذلك أدنى أن يأتوا بالشهادة على وجهها أو يخافوا أن ترد أيمان بعد أيمانهم واتقوا الله واسمعوا والله لا يهدي القوم الفاسقين.
এই পদ্ধতিয়ে হৈছে অতি নিকটতম যে সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে ভয় কৰিব যে নিকটাত্মীয়সকলৰ শপতৰ পিছত পূৰ্বোক্ত শপত প্ৰত্যাখ্যান কৰা হ'ব। তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাচিক সম্প্ৰদায়ক হিদায়ত নকৰে।